গীতমালা ন অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে মুঠ লবেন সুৰত গোৱা দাউদৰ ৰচিত গীত। হে যীহোৱা, মই মোৰ সমস্ত হৃদয়ে তোমাৰ ধন্যবাদ কৰিম আৰু তোমাৰ সকলো আচৰিত কাৰ্যবোৰ বৰ্ণনা কৰিম। মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম। হে সৰ্বোপৰিজনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম। মোৰ শত্ৰুবোৰ যেতিয়া উলটি গ'ল, তেতিয়া তেওঁলোক তোমাৰ সন্মুখত উজুতি খাই বিনষ্ট হ'ল। তোমাৰ হিংসাখনত বহি তুমি ন্যায় বিচাৰ কৰিছা, কিয়নো তুমিয়েই মোৰ বিচাৰ কৰি মোৰ পক্ষে ৰায় দিছা। তুমি আন জাতিবোৰক ধমকি দিছা, দুষ্টবোৰক বিনষ্ট কৰিছা, তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা। শত্ৰুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ'ল। তাৰ নগৰবোৰ তুমি উভালি পেলালা, সেইবোৰৰ নাম তুমি মচি পেলালা। কিন্তু যীহোৱাই চিৰকাল ৰাজত্ব কৰে, তেওঁ সুদ বিচাৰৰ কাৰণে নিজৰ হিংসাখন স্থাপন কৰিছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰে, তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে। উপদ্ৰৱ পোৱাসকলৰ কাৰণে যীহোৱা উচ্চ দুৰ্গস্বৰূপ হ'ব, তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুৰ্গ হয়। যিসকলে তোমাক জানে তেওঁলোকে যেন তোমাত ভৰসা ৰাখে, কিয়নো হে যীহোৱা, যিসকলে তোমাক বিচাৰে তেওঁলোকক তুমি পৰিত্যাগ নকৰা। যীহোৱা চিয়োনত আছে, তোমালোকে যীহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা, জাতিবোৰৰ মাজত তেওঁৰ কৰা কাৰ্যবোৰ ঘোষণা কৰা। কিয়নো যিজনে ৰক্তপাতৰ প্ৰতিশোধ লয়, ঈশ্বৰে তেওঁক পাহৰি নাযায়, পীড়িতসকলৰ কৰ্ণন তেওঁ কেতিয়াও নাপাহৰে। হে যীহোৱা, মোক কৃপা কৰা, চোৱা ঘৃণাওতাসকলৰ দ্বাৰা মই কেনে উপদ্ৰৱ পাইছো, মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা। মই তোমাৰ প্ৰশংসা প্ৰচাৰ কৰিম, চিয়োন জীয়াৰীৰ দুৱাৰত তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম। আন জাতিবোৰ নিজে খণ্ডা গাঁতত ডুবিল, তেওঁলোকে লুকুৱাই পাতি থোৱা জালত তেওঁলোকৰেই ভৰি লাগিল। ন্যায় বিচাৰ কৰি যীহোৱাই নিজৰ পৰিচয় দিলে, তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফাণ্ডত পেলায়। হিগায়ুন চেলা, যি জাতিয়ে ঈশ্বৰক পাহৰি যায় তেনে দুষ্টবোৰৰ মৃত্যু হ'ব আৰু চিউললৈ মৈদামলৈ ঘূৰি যাব। অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ'ব, অসহায়সকলৰ আশা কেতিয়াও অসম্পূৰ্ণ হৈ নাথাকিব। হে যীহোৱা, তুমি উঠা, মানুহক তোমাৰ ওপৰত জয়ী হ'বলৈ নিদিবা, তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওক। হে যীহোৱা, তেওঁলোকৰ মন আতংকিত হওক, আন জাতিবোৰে জানক যে তেওঁলোক কেৱল মাত্ৰ মানুহ। চেলা।